এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰে। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বি টি চিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। কোকৰাঝাৰৰ বি টি চি সচিবালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডঃ অনুজ পেগুক, ইউ পি পি এলৰ নেতা তথা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 10গৰাকী পাৰিষদে বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে শপত লয়। ৰিহন দৈমাৰীয়ে উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীমহিলাৰীয়ে শপত গ্ৰহণৰ পাছত অনুষ্ঠানত ভাষণ দি বড়োলেণ্ডৰ সৰ্বাংগীন বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁ সদায় কাম কৰি যাব বুলি উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতা কামনা কৰে।
বি পি এফ দল হিচাপে আমি আপোনালোকৰ ওচৰত বি টি চি নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে। চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই আমি কৈছো আপোনালোকক যেনেকে আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম বুলি কথা দিয়াইছো। এই হিচাপত আমি আপোনালোকৰ যিখিনি যিমান যি সমস্যা আছে আমি সমাধান কৰি দিবৰ কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম। আমি কথা দিছো আপোনালোকৰ ওচৰত আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিমান যি সমস্যা আছে এইবিলাক সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুত সহায়ৰ প্ৰয়োজন আছে আৰু এই সহায়টো মই পাব বুলি আশা কৰিছো, নিশ্চয় আমাক সহায় কৰিব।
অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰা হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ নেতৃত্বৰ কাৰ্যবাহী সদস্যসকললৈ অভিনন্দন জনায়। মুখ্যমন্ত্ৰীয়ে লগতে অসম চৰকাৰে এই ক্ষেত্ৰত নতুন বি টি চি চৰকাৰক সকলো ধৰণৰ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে। ডঃ শৰ্মাই বি টি আৰক জাতি উপজাতিৰ মিলনভূমি বুলি উল্লেখ কৰি এই লোকসকলৰ মাজত সমন্বয় বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমযোগে বি পি এফৰ মুৰব্বীগৰাকীক শুভেচ্ছা জনায়। এটা বাৰ্তাত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৰ্শন বাস্তৱায়িত কৰা আৰু সকলো ধৰণৰ বিকাশ সুনিশ্চিত কৰাৰ লক্ষ্যৰে বি টি চি চৰকাৰক সমৰ্থন আগবঢ়াই যাব। ৰাজ্যৰ বিভিন্ন স্থানত কাইলৈৰ পৰা বিভিন্ন কাৰ্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। বজালী জিলাৰ ভূটান্ত সাদৰীত কাইলৈৰ পৰা 14 অক্টোবৰলৈ 9-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 80 সংখ্যক লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। চিৰাং জিলাৰ বিজনীৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱ কাইলৈৰ পৰা 14-দিনীয়া কাৰ্যসূচীৰে ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বিজনী চহৰৰ ঐতিহাসিক শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলাখন পৰিচালনাৰ বাবে বিভিন্ন উপসমিতি গঠন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজিও জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। ডিব্ৰুগড় জিলাৰ চৌকিডিঙি খেলপথাৰত আয়োজিত ৰাজহুৱা আদ্যশ্ৰাদ্ধত জাতি ধৰ্ম নিৰ্বিশেষে অগণন লোকৰ সমাগম হয়। জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চই আয়োজন কৰা প্ৰিয় শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে নাম প্ৰসংগ, ভাগৱত পাঠ, কোৰাণ পাঠ আদিৰ উপৰি শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় কামনা কৰি সমূহীয়া প্ৰাৰ্থনা কৰা হয়। সন্ধিয়াৰ ভাগত চৌকিডিঙি খেলপথাৰত 1000 বন্তি প্ৰজ্বলন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি তিনিচুকীয়াত শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হয়। যুৱ ছাত্ৰ পৰিষদৰ নিজা কাৰ্যালয় প্ৰাংগণত নাম কীৰ্তন কৰি পৰম্পৰাগত নীতি নিয়মেৰে আদ্যশ্ৰাদ্ধ সম্পন্ন কৰা হয় আৰু সন্ধিয়াৰ ভাগত 1081 বন্তি প্ৰজ্বলন কৰা হয়। জিলাখনৰ মাকুমতো প্ৰিয় শিল্পীগৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। শিৱসাগৰৰ দৌলমুখ চাৰিআলিতো অসমীয়া প্ৰাণৰ শিল্পীগৰাকীৰ বাবে বিভিন্ন ধৰ্মৰ পুৰোহিতসকলে প্ৰাৰ্থনা কৰে। ঢেকিয়াজুলিত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাকে ধৰি বহুকেইটা দল সংগঠনৰ সহযোগত শ্বহীদ মৈদামত শিল্পীগৰাকীৰ ৰাজহু আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। হোজাই জিলাৰ 1 নম্বৰ কাশী খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে শিল্পী জুবিন গাৰ্গৰ ৰাজহু আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ সংগঠন তথা স্থানীয় ৰাইজৰ সহযোগত এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলি ৰোপণ, শিল্পীগৰাকীৰ প্ৰতিকৃতি নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ লগতে নাম প্ৰসংগ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰতে পাকিস্তানক জয়ৰ বাবে 248 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ইয়াৰ প্ৰত্যুত্তৰত বাতৰি যুগুতোৱাৰ পৰলৈকে পাকিস্তানে 22 অভাৰত 3টা উইকেটৰ বিনিময়ত 59 ৰাণ সংগ্ৰহ কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।